Ella a Cajuaní. Baturi Hoitemoi Prozon Masohoria, Etia Prothan Baturi Homohol
Kendrio Grihomotri Omit Sahe, Dilibis Prono, Hotonar Hotesorito, Protigoratie, Todontokari Hongstar Homokin Hobolakibuli, Mountain Pokurise Nirapota Hongsta Homohe, Dilit of Harastri Rastani Ketra, Arupulamar, Vikina Onsolot of his Ansolai, Brihot Poriman or Bispro of Hamogri, Zabdapurise Prothan Monti Narendra Modi, Kalit Timput. Bhutanor Raja Jigme Khesar Namgyal Wangsukor hoite duihon dekhor major dipakhik somporko odhik sudrih korar uddeshe boithokot milito hoy. Rashtrapati Srimati Draupadi Murmue aji Botswanar Rashtrapati Duma Bakor hoite dipakhik bartalapot milito hobo. Aru Bihar Bidhansabha nirbachon itihasor sarbadhik 66.91 shatangsho bhotdanere kali hamoroli pore. এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে তদন্তকাৰী সংস্থাৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে নতুন দিল্লীত কালি তেও লালকিল্লাৰ সমীপত সোমবাৰে হোৱা গাড়ী বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় নিৰাপত্তা বৈঠকত অধ্যক্ষতা কৰে গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী অপৰাধীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে বৈঠকত কেন্দ্ৰীয় গৃহ সচিব চোৰাংচোৱা সংস্থাৰ সঞ্চালক দিল্লী আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে জম্মু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধানেও ভাৰ্চুৱেল ব্যৱস্থাৰে এই বৈঠকত অংশগ্ৰহণ কৰে এই সন্দৰ্ভত হোৱা আন এখন বৈঠকত কেন্দ্ৰীয় গৃহ সচিবৰ লগতে চোৰাংচোৱা সংস্থাৰ সঞ্চালক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক ফৰেনচিক বিজ্ঞান সেৱাৰ সঞ্চালক এন এছ জিৰ সঞ্চালক প্ৰধান দিল্লী ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মুখ্য সঞ্চালক প্ৰধানকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলে ভাগ লয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এক বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে মহানগৰখনৰ সকলো স্পৰ্শকাতৰ এলেকাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বিস্ফোৰণৰ কাৰণ উদঘাটন কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে দিল্লী আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন বিস্ফোৰক আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে নিৰাপত্তাজনিত কাৰণত লালকিল্লা মেট্ৰ ষ্টেচন বন্ধ থাকিব যদিও আন আন ষ্টেচনসমূহত স্বাভাৱিক যাতায়াত চলি থাকিব বুলি দিল্লী মেট্ৰ ৰেল নিগমে প্ৰকাশ কৰিছে কাইলৈও লালকিল্লা দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হ'ব নিৰাপত্তা সংস্থাসমূহে দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ আৰু পুলৱামাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি যোৱা 9 আৰু 10 তাৰিখে হাৰিয়ানাৰ ফৰিদাবাদত চলোৱা অভিযানকালত নিৰাপত্তা সংস্থাসমূহে ডিটনেটৰ টাইমাৰ আৰু বোমা বনোৱা বিভিন্ন সামগ্ৰীসহ প্ৰায় 3000 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী জব্দ কৰিছিল ইয়াৰ পৰিপ্ৰেক্ষিতত তীব্ৰ মানসিক চাপত পৰি সন্দেহজনক অপৰাধীয়ে দিল্লীত বিস্ফোৰণকাণ্ড সংঘটিত কৰে বুলি আশংকা কৰা হৈছে নিৰাপত্তা সংস্থাসমূহে অপৰাধীক কৰায়ত্ত কৰাৰ বাবে বিভিন্ন অঞ্চলত চলোৱা অভিযানৰ ফলত তেওঁলোকৰ মনত ভয় আৰু হতাশাৰ সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হৈছে বিস্ফোৰণ হোৱা বোমাটো সম্পূৰ্ণৰূপে বিকশিত হোৱা নাছিল যাৰ ফলত ক্ষয় ক্ষতিৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱা বুলিও সূত্ৰসমূহে লগতে প্ৰকাশ কৰিছে সূত্ৰসমূহে লগতে সমগ্ৰ দেশতে চলোৱা সতৰ্কতা আৰু সন্দেহজনক কাৰ্যসূচীৰ বিৰুদ্ধে চলা কঠোৰ অভিযানৰ বাবে এটা বৃহৎ আক্ৰমণৰ পৰা হাত সাৰিব পৰা গ'ল বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি থিম্পুত ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ সৈতে বৈঠকত মিলিত হয় এই বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় দুয়োগৰাকী নেতাই যৌথভাৱে 1020 মেগাৱাট শক্তি ক্ষমতাসম্পন্ন পুনাত চাংচু 2 জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নবীকৰণযোগ্য শক্তি মানসিক স্বাস্থ্য আৰু স্বাস্থ্যসেৱাৰ লগত জড়িত 3খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে দুয়োখন দেশৰ মাজৰ শক্তিৰ সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে 1200 মেগাৱাট ক্ষমতাসম্পন্ন পুনাত চাংচু 1 জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবেও আলোচনা কৰা হয় দক্ষিণ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চহৰৰ সমীপৰ হাতী হিছাৰত প্ৰব্ৰজন নিৰীক্ষণ চকী স্থাপনৰ বাবেও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত এই স্থানলৈ পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে। অসমৰ কোকৰাঝাৰক গেলেফু মাইণ্ডফুলনেছ চহৰলৈ ৰেলেৰে সংযোগ কৰাৰ বাবেও আলোচনা কৰা হয়। নিশা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজকীয় ভোজনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালচক্ৰ অনুষ্ঠানত উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেবৰনত বটছৱানাৰ ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ কৰিব। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফাৰ্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি একাধিক বিষয়ত আলোচনা কৰিব। ভাৰত আৰু বটছৱানাৰ সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বিভিন্ন খণ্ডত ঘনিষ্ঠ সহযোগিতাৰে বান্ধ খাই আছে। দক্ষতা বৃদ্ধি দুয়োখন ৰাষ্ট্ৰৰ মাজৰ অংশীদাৰিত্বৰ এটা শক্তিশালী স্তম্ভ। বিগত 10টা বছৰত প্ৰায় 750 জন বিভিন্ন বৃত্তিৰ লোক, শিক্ষাৰ্থী, জোৱান আৰু অসামৰিক সেৱাৰ বিষয়ে প্ৰশিক্ষণ লাভ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বাণিজ্যিক সম্পৰ্ক, বিশেষকৈ বিভিন্ন ৰত্ন আৰু হীৰা খণ্ডৰ ব্যৱসায়ীয়ে প্ৰাধান্য লাভ কৰি আহিছে। ভাৰতে সম্প্ৰতি এই ব্যৱসায় অন্যান্য খণ্ডলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখনৰ সংসদত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। তেওঁ দেশখনৰ বিভিন্ন ঐতিহাসিক স্থানো পৰিদৰ্শন কৰিব। কালি সন্ধিয়া এংগোলা ভ্ৰমণ কৰি ৰাষ্ট্ৰপতিগৰাকী বটছৱানাত উপস্থিত হয়। তেওঁৰ উপস্থিতিত বিমানবন্দৰত আদৰণি জনাই 21টা টোপ ধ্বনিৰে সন্মান জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। বিহাৰ বিধানসভা নিৰ্বাচন ইতিহাসৰ সৰ্বাধিক 66.91% ভোটদানেৰে কালি সামৰণি পৰে। সৰ্বাধিক 243খন আসনৰ বাবে যোৱা 6 আৰু 11 নৱেম্বৰত 2টা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হয়। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে স্বাধীন ভাৰতত বিহাৰৰ ভোটদাতাসকলে এইবাৰ ইতিহাস ৰচনা কৰে। 1951 চনৰ পৰা অনুষ্ঠিত হৈ অহা সকলো নিৰ্বাচনৰ ভিতৰত 2025 চনৰ নিৰ্বাচনত প্ৰায় 66.9% ভোটেৰে বিহাৰৰ ভোটদাতাসকলে সৰ্বাধিক মাত্ৰাত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে বুলি তেওঁ মন্তব্য কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মহিলাসকলে ভোটদানৰ ক্ষেত্ৰত দেখুওৱা উৎসাহ এইবাৰ নিৰ্বাচনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ। পুৰুষ ভোটদাতাৰ তুলনা মহিলা ভোটদাতাৰ সংখ্যা অধিক আছিল বুলি তেওঁ কয়। পুৰুষৰ ভোটদানৰ হাৰ 62.8% হোৱাৰ বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ 71.6%। দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন হয়। আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন দৰ্শনাৰ্থীৰ কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, থাইলেণ্ড, ফিলিপিনছ, বেলজিয়াম আৰু কলম্বিয়াৰ 16গৰাকী প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়াৰ সাক্ষী হৈ ৰয়। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 65% ভোটদান হৈছিল। অহা 14 নৱেম্বৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। আজি জনসেৱা সম্প্ৰচাৰ দিৱস। আজিৰ দিনটোতে আকাশবাণীযোগে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল। এই উপলক্ষে প্ৰতিবছৰে নৱেম্বৰ মাহৰ 12 তাৰিখে এই দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে 1947 চনৰ আজিৰ দিনটোতে আকাশবাণীৰ নতুন দিল্লীৰ কেন্দ্ৰটো প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁক স্বাধীনতা সংগ্ৰামী ৰাজকুমাৰী অমৃত কৌৰে সংগ দিছিল। প্ৰথমতে গান্ধীয়ে ৰেডিঅ'ত কথা কবলৈ দ্বিধাবোধ কৰিছিল, কিয়নো ইয়াৰ পূৰ্বে তেওঁ ঘূৰণীয়া মেজমেলৰ সময়ত মাত্ৰ এবাৰহে ৰেডিঅ'ত সম্বোধন কৰিছিল। অৱশ্যে ঘনশ্যাম দাস বিৰলাৰ পৰামৰ্শ মতে পিছত তেওঁ ভাষণ দিবলৈ সন্মত হয়। মহাত্মা গান্ধীয়ে ৰেডিঅ'ক অলৌকিক শক্তিৰ উদাহৰণ হিচাপে অভিহিত কৰে। 2000 চনত তেতিয়াৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী সুষমা স্বৰাজে ঘোষণা কৰিছিল যে প্ৰতিবছৰে 12 নৱেম্বৰৰ দিনটো জনসেৱা সম্প্ৰচাৰ দিৱস হিচাপে পালন কৰা হ'ব। তেতিয়াৰ পৰাই আকাশবাণীয়ে প্ৰতিবছৰে বিশেষ অনুষ্ঠানেৰে এই দিৱস উদযাপন কৰি আহিছে। 2023 চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ 100 সংখ্যক খণ্ডত মহাত্মা গান্ধীয়ে ঐতিহাসিক বাৰ্তা প্ৰদান কৰা আকাশবাণীৰ ষ্টুডিঅটোক বাপু ষ্টুডিঅ' নামেৰে অভিহিত কৰে। জনসেৱা সম্প্ৰচাৰ দিৱসে সম্প্ৰচাৰৰ সৈতে জড়িত ব্যক্তিসকলক জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ আৰু শিক্ষাক দেশৰ প্ৰতিটো কোণলৈ আগবঢ়াই নিবলৈ অনুপ্ৰাণিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে তদন্তকাৰী সংস্থাৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে। নিৰাপত্তা সংস্থাসমূহে দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ আৰু পুলৱামাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি থিম্পুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৈঠকত মিলিত হয় আৰু বিহাৰ বিধানসভা নিৰ্বাচন ইতিহাসৰ সৰ্বাধিক 66.91% ভোটদানেৰে কালি সামৰণি পৰে। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি 7:55 মিনিটত।